Ya, Akahbani. Baturi khoite, moi Pobon Kumar Bora. Etiar pradhan baturi khomhat ase. Bharat aru Nepalor major dipakhik khomporkot kuno tritiyo pakkhar bhumika nai boli Notun Delhi mohole spostobhabe prokash korise. Dakshin Afrikar uporashtrapati Siphokosa Pauls Masadilei aji Notun Delhit uporashtrapati CP Radhakrishnanok sakkhat kore. দেশত স্বাস্থ্যসেৱাৰ বিষয়ে দৃষ্টিভংগী নিৰামক আৰ্হিৰ পৰা সৰ্বাত্মক পৰিকাঠামলৈ ৰূপান্তৰ হোৱা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে দিল্লীৰ এখন আদালতে নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত পাঁচজন অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ 15 জুনলৈ বৃদ্ধি কৰিছে আৰু ইজৰাইলে আজি লেবাননৰ দক্ষিণ অংশত চলোৱা ড্ৰোন আক্ৰমণত কমেও 8 জন লোকে প্ৰাণ হেৰুৱায় এতিয়া শুনক বিতং বাতৰি ভাৰত আৰু নেপালৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত কোনো তৃতীয় পক্ষৰ ভূমিকা নাই বুলি নতুন দিল্লী মহলে স্পষ্টভাৱে প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে নেপালৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত নেপাল সীমান্তক লৈ মন্তব্য কৰাৰ পাছত দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা বিবৃতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত এইদৰে প্ৰকাশ কৰে শ্ৰীজয়ছৱালে কয় যে সীমা সমস্যাৰ সকলো দিশৰ সমাধানৰ বাবে দ্বিপাক্ষিক ব্যৱস্থা আছে ভাৰত নেপাল সীমান্তৰ প্ৰায় 98% সীমা নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ভাৰতে লগতে পাকিস্তান ইউৰোপীয় সংঘৰ যুটীয়া বিবৃতিত জম্মু কাশ্মীৰ প্ৰসংগ অবাঞ্চিতভাৱে উল্লেখ কৰা কাৰ্যক প্ৰত্যাখ্যান কৰিছে শ্ৰীজয়ছৱালে কয় যে জম্মু কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ তেওঁ লগতে কয় যে এনে বিষয় সন্দৰ্ভত কোনো অধিকাৰ নথকাসকলে এনেধৰণৰ মন্তব্য কৰা উচিত নহয় দক্ষিণ আফ্ৰিকাৰ উপৰাষ্ট্ৰপতি চিপকোচা পলছ মাছাটিলেই আজি নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে সাক্ষাৎকালত তেওঁৰ সৈতে দক্ষিণ আফ্ৰিকাৰ জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে দুয়োগৰাকী নেতাই বাণিজ্য বিনিয়োগ প্ৰতিৰক্ষা সহযোগিতা দক্ষতা বিকাশ আৰু জনসম্পৰ্কত বিশেষ গুৰুত্বৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ বিষয় লৈ ফলপ্ৰসূ আলোচনা কৰে তেওঁলোকে লগতে গ্লোবেল ছাউথ হিচাপে পৰিচিত অৰ্থনীতি তথা উদ্যোগীকৰণৰ ক্ষেত্ৰত পিছপৰি থকা ৰাষ্ট্ৰসমূহৰ অধিকাৰসমূহ আগুৱাই নিয়া আৰু বহুপাক্ষিক মঞ্চত সহযোগিতা বৃদ্ধি সন্দৰ্ভতো মত বিনিময় কৰে দেশত স্বাস্থ্যসেৱাৰ বিষয়ক দৃষ্টিভংগী নিৰামক আৰ্হিৰ পৰা সৰ্বাত্মক পৰিকাঠামলৈ ৰূপান্তৰ হোৱা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে পাঞ্জাবৰ ভাটিন্দাৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিকাঠামোত প্ৰতিৰোধ পুনৰ্বাসন উপশমী সেৱা আৰু বৃদ্ধাৱস্থাৰ যত্ন আদি বিষয় সামৰি লোৱা হৈছে তেওঁ কয় যে সমগ্ৰ দেশতে 1,82,000ৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰে স্বাস্থ্যসেৱাৰ প্ৰাথমিক কেন্দ্ৰ হিচাপে কাৰ্য কৰি আছে প্ৰতিৰোধমূলক সেৱা স্বাস্থ্যসেৱাত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে 30 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক পঞ্চায়ত আশাকৰ্মী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মীৰ জৰিয়তে নিয়মীয়া পৰীক্ষা কৰিবলৈ উদগনি যোগোৱা হৈছে এই উদ্যমসমূহৰ জৰিয়তে লাভ কৰা সাফল্যৰ বিষয়ে উল্লেখ কৰি শ্ৰীনাড্ডাই কয় যে 37 কোটিৰো অধিক লোকৰ মুখ গহ্বৰৰ কৰ্কট ৰোগৰ 17 কোটিৰো অধিক মহিলাৰ স্তনৰ কৰ্কট ৰোগ আৰু 9 কোটিৰো অধিকৰ জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হৈছে মন্ত্ৰীগৰাকীয়ে লগতে স্বাস্থ্যখণ্ডত তৃতীয় স্বাস্থ্যসেৱা চিকিৎসা শিক্ষা আৰু গৱেষণা সুদৃঢ় কৰাৰ ক্ষেত্ৰত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰে শ্ৰীনাড্ডাই লগতে এটা শিশু বিকাশ আৰু প্ৰাৰম্ভিক স্বাস্থ্য সাহায্য কেন্দ্ৰ মুকলি কৰে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত জাৰ্মানীৰ থুৰিংগিয়া প্ৰদেশৰ মুৰববী মাৰিঅ' ৱগটৰ সৈতে কোৱাণ্টাম যোগাযোগ পোহৰ বিজ্ঞান আৰু উদ্যোগৰ নেতৃত্বৰ অত্যাধুনিক প্ৰযুক্তিৰ সহযোগিতাৰ বিষয় লৈ আলোচনা কৰে এই উপলক্ষে ডঃ সিঙে কয় যে ভাৰতত বৰ্তমান বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ব্যৱস্থা আছে আৰু জৈৱ প্ৰযুক্তি স্বাস্থ্যসেৱা জল প্ৰযুক্তি কৃত্ৰিম বুদ্ধিমত্তা আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ থল আছে ডঃ সিঙে কয় যে ভাৰত আৰু জাৰ্মানীৰ মাজত বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱন খণ্ডৰ ঘনিষ্ঠ সম্পৰ্ক আছে তেওঁ কয় যে বৈজ্ঞানিক সহযোগিতা উভয় দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী স্তম্ভৰূপে পৰিগণিত হৈছে আৰু এই সহযোগিতাৰ ফলত গৱেষণা উদ্ভাৱন আৰু উন্নয়নৰ দিশত ন ন সুযোগৰ সৃষ্টি হৈছে দিল্লীৰ এখন আদালতে আজি চিকিৎসা বিজ্ঞানত পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত 5 জন অভিযুক্তৰ ন্যায়িক জিম্মাৰ মাত 15 জুনলৈ বৃদ্ধি কৰে বিশেষ ন্যায়াধীশ অজয় গুপ্তাই অভিযুক্ত মুংগীলাল বিকাশ বিৱাল দীনেশ বিৱাল যশ যাদৱ আৰু ধনঞ্জয় লখাণ্ডেৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে চি বি আয়ে দাখিল কৰা আবেদন গ্ৰহণ কৰে উল্লেখযোগ্য যে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক মানিষা চঞ্জয় হাৱালদাৰ, শিশু চিকিৎসক ডাঃ মনোজ চিৰুৰে আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষক তেজাছ হৰ্ষদ কুমাৰক কালি 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চি বি আই প্ৰস্তাৱকত ফাদিলৰ গোচৰৰ সংক্ৰান্তত এতিয়ালৈকে 13 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। যোৱা মাহত নীটৰ প্ৰশ্নকাকত ফাইল হোৱাৰ অভিযোগৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 3 মে'ত অনুষ্ঠিত এই পৰীক্ষা বাতিল কৰিছিল। উল্লেখযোগ্য যে এই পৰীক্ষা 21 জুনত পুনৰ অনুষ্ঠিত হ'ব। উচ্চতম ন্যায়ালয়ে তামিলনাডু আৰু কেৰালমৰ আগস্থমেলাই পাৰিপাৰ্শ্বিক প্ৰেক্ষাপট সংৰক্ষিত এলেকাত হোৱা অবৈধ দখলৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত উচ্ছেদৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰু অগ্ৰাধিকাৰৰ ভিত্তিত এই পৰিকল্পনা ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে অঞ্চলটোত অবৈধভাৱে দখল কৰা কৰ্মৰত তথা অৱসৰপ্ৰাপ্ত 118 গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক আৰু আইনী ব্যৱস্থা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাক লৈ গঠিত এখন বিচাৰপীঠে কয় যে মাদ্ৰাছ উচ্চ ন্যায়ালয় আৰু শীৰ্ষ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ সত্বেও আগস্থমালাই সংৰক্ষিত এলেকাত দখল অব্যাহত থকাই নহয় বৰং এনে ঘটনা বৃদ্ধিহে পাইছে। সৰ্বোচ্চ ন্যায়ালয়ে কয় যে উচ্ছেদৰ পৰিকল্পনা ভৌতিক উচ্ছেদ, ইচ্ছাকৃতভাৱে নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰু উচ্ছেদৰ পাছত পাৰিপাৰ্শ্বিক স্থিতি পূৰ্বৰ অৱস্থালৈ উভতাই নিয়াৰ বাবে ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। নেপালৰ শাসনাধিষ্ঠিত ৰাজনৈতিক দল ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ এটা প্ৰতিনিধিবৰ্গই আজি নতুন দিল্লীত বিজেপিৰ সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। দলটোৰ সভাপতি ৰবি লামিছানে নেতৃত্বত অহা প্ৰতিনিধি দলটোক আদৰণি জনাই নীতিন নবীনে ভাৰত আৰু নেপালৰ মাজৰ ঘনিষ্ঠ তথা ঐতিহাসিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। যি সম্পৰ্কৰ মূল ভেটি ঐতিহ্যৰ ভৰা সভ্যতা, সাংস্কৃতিক একতা আৰু জনসাধাৰণৰ মাজৰ শক্তিশালী বান্ধোনৰ ওপৰত আধাৰিত। তেওঁ লগতে কয় যে এনে সাক্ষাতে গণতান্ত্ৰিক আলোচনা শক্তিশালী কৰাত আৰু দলসমূহৰ মাজৰ সম্পৰ্ক গভীৰ কৰাত সহায় কৰে। নবীনে বিজেপি দলৰ যাত্ৰা, আদৰ্শৰ সাংগঠনিক গাঁথনি আৰু জনসাধাৰণক কেন্দ্ৰ কৰি আগবঢ়াই নিয়া ৰাজনৈতিক দৃষ্টিভংগীৰ কথা প্ৰতিনিধি দলটোৰ আগত অৱগত কৰে। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বুথ পৰ্যায়লৈকে বিজেপিৰ সাংগঠনিক ভেটিৰ বিষয়ে ব্যাখ্যা কৰি তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে প্ৰত্যক্ষ আৰু অবিৰত যোগাযোগ বজাই ৰখাত বিজেপি কাৰ্যকৰ্তাসকলৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰে। বিজেপিৰ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নমুখী প্ৰশাসনৰ আৰ্হিৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে উন্নয়ন, সেৱা, সুশাসন আৰু কল্যাণমূলক পদক্ষেপেই বিজেপিৰ প্ৰসাৰ আৰু প্ৰশাসনৰ কেন্দ্ৰবিন্দু। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ভাৰতীয় প্ৰতিভাদৰসকলক দেশৰ বৈজ্ঞানিক আৰু উদ্ভাৱন ভৱিষ্যতৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা অভিলেখী পদক্ষেপ প্ৰধানমন্ত্ৰীৰ গৱেষণা আসন পি এম আৰ চি আঁচনি 2026ৰ বাবে উচ্চ শিক্ষা বিভাগে আবেদন বিচাৰি জাননী প্ৰকাশ কৰিছে। এই আঁচনিখনে উন্নত কম্পিউটাৰ, ছেমিকণ্ডাক্টৰ আৰু চাইবাৰ সুৰক্ষাকে ধৰি সৰ্বমুঠ 13টা ক্ষেত্ৰত দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা গৱেষণা, উন্নয়ন, উদ্ভাৱন আৰু প্ৰযুক্তি পৰিৱেশতন্ত্ৰৰ সৈতে ভাৰতীয় প্ৰতিভাৰ সংযোগ স্থাপন কৰিব। এই আঁচনিত অংশগ্ৰহণকাৰী প্ৰতিষ্ঠান বা ব্যক্তিক বিশেষ সমিতিৰ তত্বাৱধানত কঠোৰ বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচন কৰা হ'ব। আগ্ৰহীসকলে পি এম আৰ চি পৰ্টেলত ইয়াৰ সৈতে জড়িত সবিশেষ তথ্য লাভ কৰিব। ইজৰাইলে আজি লেবাননৰ দক্ষিণ অংশত চলোৱা ড্ৰোন আক্ৰমণত কমেও 8 জন লোকে প্ৰাণ হেৰুৱায়। ইজৰাইলে কালি বেইৰুতৰ দক্ষিণাঞ্চলীয় উপনগৰসমূহত লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ ভাবুকি দিছিল। ইয়াৰ উলত লেবাননৰ ৰাজধানীৰ ত্ৰাসৰ সৃষ্টি হৈছে আৰু হাজাৰ হাজাৰ লোক নিৰাপদ স্থানলৈ গৈছে। ইজৰাইলী সেনাই অলপতে লেবাননৰ ভিতৰ ভাগলৈ সোমাই গৈছিল আৰু বিগত 6 সপ্তাহত বেইৰুতৰ নিৰ্দিষ্ট স্থানক লক্ষ্য কৰি 2টা সফল আক্ৰমণ সম্পন্ন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। ভাৰত আৰু নেপালৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত কোনো তৃতীয় পক্ষৰ ভূমিকা নাই বুলি নতুন দিল্লী মহলে স্পষ্টভাৱে প্ৰকাশ কৰিছে। দক্ষিণ আফ্ৰিকাৰ উপৰাষ্ট্ৰপতি ছিপোকোছা পলছ মাছাটিলেই আজি নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক সাক্ষাৎ কৰে। দেশত স্বাস্থ্যসেৱা বিষয়ক দৃষ্টিভংগী নিৰামক আৰ্হিৰ পৰা সৰ্বাত্মক পৰিকাঠামোলৈ ৰূপান্তৰ হোৱা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে। দিল্লীৰ এখন আদালতে নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত 5জন অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ 15 জুনলৈ বৃদ্ধি কৰিছে। আৰু ইজৰাইলে আজি লেবাননৰ দক্ষিণ অংশত চলোৱা ড্ৰোন আক্ৰমণত কমেও 8 জন লোকে প্ৰাণ হেৰুৱায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই।